নহিমিয়া বাৰ অধ্যায় জৰুবাবিলৰ লগত অহাসকলৰ তালিকা গড় প্ৰতিষ্ঠা কৰা। চলতিয়েলৰ পুত্ৰ জৰুবাবিল আৰু জেচুৱাৰ লগত অহা পুৰোহিত আৰু লেবিয়াসকল, এওঁলোক চৰায়া, জিৰিমিয়া, ইজৰা, অমৰীয়া, মল্লুক, হট্টুচ, চখনীয়া, ৰহুম আৰু মৰেমুত, ইদ্দু, গিনথুই, অবিয়া, মিয়ামিন, মাদিয়া, বিলগা, চমৈয়া, জুৱাৰীব, জিদয়া, চল্লু, আমুক, হিলকিয়া আৰু জিদয়া, এওঁলোক পুৰোহিতসকলৰ মুখ্য লোক আৰু জেচুৱাৰ দিনত তেওঁলোকৰ সহযোগী আছিল। লেবিয়াসকল জেচুৱা, বিন্নুই, কদমিয়েল, চেৰিবিয়া, জিহুদা আৰু মত্তনিয়া। এই মত্তনিয়া আৰু তেওঁৰ সহযোগীসকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্বত আছিল। বকবুকিয়া আৰু উন্নু তেওঁলোকৰ সহযোগী আছিল। উপাসনাৰ সময়ত তেওঁলোকৰ বিপৰীতে তেওঁলোক থিয় হৈছিল। জুৱাদাৰ পিতৃ ইলিয়াছিব, ইলিয়াছিবৰ পিতৃ জুৱাকিম, জুৱাকিমৰ পিতৃ জেচুৱা, যদুৱাৰ পিতৃ জোনাথন আৰু জোনাথনৰ পিতৃ জুৱাইদা আছিল। জুৱাকিমৰ দিনত পুৰোহিত এওঁলোক, এওঁলোক পিতৃ পৰিয়ালৰ মুখ্য লোক আছিল। চৰায়াৰ মুখ্য লোক মৰায়া, জিৰিমিয়াৰ মুখ্য লোক হন্যা, এজাৰ মুখ্য লোক মুছলুম, অমৰীয়াৰ মুখ্য লোক জিহুহানন, মাল্লুকীৰ মুখ্য লোক জোনাথন, চবনিয়াৰ মুখ্য লোক জোচেফ, একাধিকৰ্মে হাৰিমৰ মুখ্য লোক অদনা, মৰায়ুতৰ মুখ্য লোক হিলকয়, ইদ্দুৰ মুখ্য লোক জখৰীয়া, গিনথুনৰ মুখ্য লোক মুছলুম, অবিয়াৰ মুখ্য লোক জিখি। তেওঁলোকৰ মাজত মিন্নামিনৰো এজন মুখ্য লোক আছিল। মুৱাদিয়া মুখ্য লোক পিলতয়, বিলগাৰ মুখ্য লোক চমুৱা, চমৰীয়াৰ মুখ্য লোক জিহুনাথন, জুৰিয়াৰিবৰ মুখ্য লোক মত্তনয়, জিদয়াৰ মুখ্য লোক উজি, চল্লয়ৰ মুখ্য লোক কল্লয়, আমুকৰ মুখ্য লোক এবৰ, হিলকিয়াৰ মুখ্য লোক হছবিয়া, জিদয়াৰ মুখ্য লোক নথনেল আছিল। ইলিয়াছিবৰ দিনত লেবিয়াসকল, ইলিয়াছিব, জুয়াদা, জোহানন আৰু যদুৱা, এওঁলোক পৰিয়ালৰ মুখ্য লোক বুলি লিপিবদ্ধ কৰা হৈছিল। পাৰস্য ৰজা দাৰিয়াবছৰ ৰাজত্বৰ সময়ত পুৰোহিতসকলৰ নাম লিপিবদ্ধ কৰা হৈছিল। লেবীৰ বংশৰ লোকসকল আৰু পৰিয়ালৰ মুখ্য লোকসকলৰ নাম ইলিয়াছিবৰ পুত্ৰ জোহাননৰ দিনলৈকে ইতিহাস পুস্তকত লিপিবদ্ধ কৰা আছিল। লেবিয়াসকলৰ মুখ্য লোক হছবিয়া, চেৰেবিয়া, কদমিয়েলৰ পুত্ৰ জেচুৱা, তেওঁলোকৰ সহকৰ্মী সৈতে তেওঁলোক ঈশ্বৰৰ লোক দাউদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সঁহাৰি জনাই তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰিছিল। মত্তনিয়াৰ বকবুকিয়া, উবদিয়া, মছুলম, তলমুন আৰু অকুপ দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল। জোচাদকৰ পুত্ৰ জেচুৱা, জেচুৱাৰ পুত্ৰ জুৱাৰিকিমৰ দিনত আৰু দেখাধক্ষ নহেমিয়াৰ দিনত পুৰোহিত আৰু অধ্যাপক ইজৰা, তেওঁলোক সকলোৱে সেৱা কাৰ্য কৰিছিল। জিৰুচালেমৰ দেৱাল উৎসৰ্গ কৰাৰ সময়ত লেবিয়াসকল যি ঠাইত আছিল তাৰ পৰাই উৎসৰ ধ্বনি কৰিছিল। আনন্দ, ধন্যবাদ প্ৰাৰ্থনা, স্তুতি গীত, তাল, বেহেলা, উ বিনাৰে উৎসৰ্গৰ উৎসৱ পালন কৰিবলৈ লেবিয়াসকলক জিৰুচালেমলৈ আনিছিল। জিৰুচালেমৰ চাৰিও দিশৰ জিলা আৰু নটুফাটিয়াসকলৰ গাঁওবোৰৰ পৰা গায়কসকলক সমবেত হৈ একগোট হ'ল। তেওঁলোক বৈদ গিলগল, গেবা আৰু অজমাৱতৰ পথাৰৰ পৰাও আহিল। গায়কসকলে তেওঁলোকৰ নিজৰ বাবে জিৰুচালেমৰ চাৰিও দিশে গাঁও পাতিলে। পুৰোহিত আৰু লেবিয়াসকলে তেওঁলোকক হুচি কৰিলে আৰু তাৰ পাছত তেওঁলোকে লোকসকলক দুৱাৰবোৰ আৰু দেৱাল হুচি কৰিলে। তাৰ পাছত যিহুদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ'ল আৰু মই ধন্যবাদ প্ৰাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰৰ দুৱাৰলৈ গ'ল। হুচয়া আৰু যিহুদাৰ মুখ্য লোকৰ আধাভাগ লোকে তেওঁলোকক অনুসৰণ কৰিছিল আৰু তেওঁলোকৰ পাছত অজৰিয়া, ইজৰা, মুছলম, যিহুদা, বিন্যামিন, চমৰিয়া আৰু জিৰিমিয়া গ'ল। তুৰিয়ে সৈতে পুৰোহিতৰ পুত্ৰসকলৰ কিছুমান লোক আৰু আছফৰ বংশৰ জকপুৰৰ পুত্ৰ মিখায়া, মিখায়াৰ পুত্ৰ মত্তনিয়া, মত্তনিয়াৰ পুত্ৰ চমৰিয়া, চমৰিয়াৰ পুত্ৰ জোনাথন আৰু জোনাথনৰ পুত্ৰ জখৰীয়া আছিল। ইয়াত জখৰীয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চমৰিয়া, অজৰিয়েল, মিল্লয়, গিল্লয়, মাৱয়, নথনেল, যিহুদা আৰু হাননি ঈশ্বৰৰ লোক দায়ুদৰ বাদ্যযন্ত্ৰ বজাইছিল। অধ্যাপক ইজৰা তেওঁলোকৰ সন্মুখত আছিল। তেওঁলোকে ভুমুক দুৱাৰ হৈ দায়ুদৰ নগৰ খটখটিয়েদি দেৱাললৈ উঠি দায়ুদৰ ৰাজপ্ৰসাদ পাৰ হৈ পূব দিশৰ জল দুৱাৰলৈকে গ'ল আৰু ধন্যবাদ প্ৰাৰ্থনা কৰা আন এটা গায়ক দল আন দিশে গ'ল। মই লোকসকলৰ আধা সংখ্যক লোকক লগত লৈ তেওঁলোকক অনুসৰণ কৰিলোঁ। তেওঁলোকে দেৱালৰ ওপৰে ওপৰে তন্দুৰৰ কোট পাৰ হৈ বহল দেৱাললৈকে আৰু ইফ্ৰইমৰ দুৱাৰ হৈ পুৰণি দুৱাৰ, মৎস্য দুৱাৰ, হন্নেলৰ কোঠ, সম্মেয়া কোঠেদি মেৰচাক দুৱাৰলৈকে গ'ল আৰু তেওঁলোক গৈ পহৰী দুৱাৰত ৰখিল। এইদৰে ধন্যবাদ দি যোৱা সেই দুয়োটা দলেই ঈশ্বৰৰ গৃহত নিজৰ স্থান ল'লে আৰু মই মোৰ লগত থকা আধা কৰ্মচাৰীৰ সৈতে নিজৰ স্থান ল'লোঁ আৰু পুৰোহিতসকলে তেওঁলোকৰ স্থান ল'লে। তুৰীৰ লগত লৈ পুৰোহিত ইলিয়াকিম, মাছেয়া, মিন্যামিন, মিখায়া, ইলিউঐন, জখৰীয়া আৰু হননিয়া, মাছেয়া, চমৰিয়া, ইলিয়াজৰ উজ্জি, জিহু হানন, মলকিয়া, এলম আৰু এজৰ আছিল। গায়কসকলে তেওঁলোকৰ পৰিচালক জিজ্জহিয়াই সৈতে গান গালে। সেইদিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে কাৰণ ঈশ্বৰে তেওঁলোকক মহা আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল'ৰা ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দূৰলৈকে জিৰচালেমৰ আনন্দ ধ্বনি শুনা গৈছিল। সেইদিনা বৰঙণিৰ বাবে দিয়া ফলৰ আগভাগ আৰু দশমভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবিয়াসকলৰ প্ৰয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্ৰতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবিয়াসকলে বাবে যিহুদাই আনন্দ কৰিছিল। দায়ুদ আৰু তেওঁৰ পুত্ৰ চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা কাৰ্য আৰু হুচি কৰা কাৰ্য সম্পন্ন কৰিছিল। বহুদিনৰ পূৰ্বতে দায়ুদ আৰু আছফৰ সময়ত তাত গায়কসকলৰ পৰিচালক আছিল আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্ৰশংসাৰ স্তুতি গীত কৰিছিল। জৰুবাবিল আৰু নহেমিয়াৰ দিনত ইজৰাইলৰ লোকসকলে প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰীসকলক প্ৰতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবিয়াসকলৰ বাবে কিছু অংশ আৰু লেবিয়াসকলে হাৰুণৰ বংশৰ লোকসকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।